এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰি সৈতে মই মৰমী কাশ্যপ। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৰহাট জিলাৰ শলমৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত অত্যন্ত দূৰৱৰ্তী আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চল বৰকানাচুকত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত স্বাস্থ্যকৰ্মীসকলে বহুতো প্ৰত্যাহ্বান নেওচি বানপীড়িত অঞ্চলটোত উপস্থিত হয়। যোৰহাট জিলা প্ৰশাসনে তেওঁলোকৰ এই সাহসী পদক্ষেপ আৰু সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ কাকডোঙা আৰু চৰাইপানী অঞ্চলত নদীৰ মথাউৰি ছিগি সৃষ্টি হোৱা সংকট প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে জৰুৰীভাৱে সাময়িক মেৰামতিৰ কাম আৰম্ভ কৰিছে। পৰিস্থিতি অধিক অৱনতি নহবলৈ প্ৰশাসন আৰু জলসম্পদ বিভাগৰ যৌথ উদ্যোগত জৰুৰীকালীন ভিত্তিত এই সাময়িক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে শলমৰা খহনীয়া অংশত প্ৰতিৰোধৰ বাবে জিঅ'টিপ সংস্থাপনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম দ্ৰুতগতিত চলি আছে। গোৱালপাৰা জিলাৰ 450গৰাকী খেতিয়কে ৰাজসাহাৰ্যৰ জৰিয়তে পাম অইলৰ খেতি কৰি বিশেষভাৱে লাভৱান হৈছে। জিলা কৃষি বিভাগৰ তৎপৰতাত 2022চনৰ পৰা পাম অইল বহিৰাজ্যলৈ ৰপ্তানি হৈ আহিছে। জিলাখনৰ দুধনৈ আৰু আগিয়া বিক্ৰী কেন্দ্ৰৰ পৰা কালি 20 মেট্ৰিক টন পাম অইল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে 2015চনৰ পৰাই গোৱালপাৰা জিলাত পাম অইলৰ খেতি আৰম্ভ হৈছে। জিলা কৃষি বিভাগে এই ক্ষেত্ৰত খেতিয়কসকলক যথেষ্ট সহায় কৰাৰ লগতে বিক্ৰীৰ ক্ষেত্ৰতো সহায় কৰি আহিছে। ধুবুৰী জিলাৰ 71 নম্বৰ ভোগদহৰ গাঁও পঞ্চায়তত নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য ছাবিনা বেগমক বাল্য বিবাহত জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক পঞ্চায়ত সদস্য পদৰ পৰা অপসাৰণ কৰা হৈছে। ধুবুৰী জিলা আয়ুক্তৰ পঞ্চায়ত শাখাই এটা নিৰ্দেশনাযোগে সদস্যগৰাকীক তাৎক্ষণিকভাৱে অযোগ্য ঘোষণা কৰি পদৰ পৰা অপসাৰণ কৰে। উল্লেখযোগ্য যে ধুবুৰীৰ উমৰ আলী আৰু হাৰুণ এল ৰচিদ নামৰ দুজন লোকে দাখিল কৰা এখন অভিযোগনামাত উল্লেখ কৰিছিল যে নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়ে 2025চনৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত তেওঁ বাল্য বিবাহৰ বলি হোৱাৰ বিষয়টো গোপন কৰাৰ লগতে ভুৱা তথ্য দাখিল কৰিছিল। ডিব্ৰুগড় জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী দীঘলীয়া গাঁৱত ভাং সৰবৰাহকাৰী দুজন লোকক আটক কৰে। আৰক্ষীয়ে আটক কৰা লোক দুজনৰ পৰা 1 কিলোগ্ৰামতকৈও অধিক ভাং, এখন বাহন আৰু কাঁহৰ বাচন বৰ্তন জব্দ কৰে। ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা আন এটা অভিযানত কালি পুৰণি ৰেলৱে ষ্টেচন কলনীত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে কেইবালাখ টকাও জব্দ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 12:10 শুনিবলৈ পাব।